আকাশে গঠিত দিবস হজের পরিবারে একই পরিচয় বাংলাদেশ হবে। অসমের ঐতিহাসিক সালারদের মধ্যে ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্র হিসেবে স্বীকৃত হওয়া প্রধানমন্ত্রী নরেন্দ্র মোদীর গৌরব প্রকাশ করেছে। আকাশবাণীতে প্রচারিত মন কি বাত অনুষ্ঠানত আজি প্রধানমন্ত্রীয়ে কয় যে সালারদের মধ্যে ভারতের তিয়াল্লিশ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্র আর উত্তর পূর্বাঞ্চলের প্রথমটি সাংস্কৃতিক বিশ্ব ঐতিহ্য ক্ষেত্র হিসেবে চিহ্নিত হয়েছে। এই মেদানসমূহৰ গুৰুত্ব সন্দৰ্ভত ব্যাখ্যা কৰি শ্ৰীমোদীয়ে কয় যে আহোম সাম্ৰাজ্যৰ প্ৰথম ৰাজধানী চৰাইদেউ আহোম ৰাজবংশৰ গণ্য মান্য ব্যক্তিসকলৰ মৃতদেহ আৰু মূল্যৱান সা সম্পত্তিসমূহৰ সমাধি তথা সংৰক্ষণ ক্ষেত্ৰ। মন কী বাতৰ আজিৰ সম্প্ৰচাৰত প্ৰধানমন্ত্ৰীয়ে ত্ৰয়োদশ শতিকাৰ পৰা ঊনৈশ শতিকাৰ আৰম্ভণিলৈকে বৰ্তি থকা আহোম সাম্ৰাজ্যৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে আহোম শাসকসকলৰ প্ৰশাসনৰ নীতি আৰু গণসম্পৰ্ক ইমানেই শক্তিশালী আছিল যে এই সুদীৰ্ঘ দিনৰ বাবে শাসনতন্ত্ৰটোক শক্তিশালী কৰি ৰাখিছিল। শ্ৰীমোদীয়ে নিজৰ বক্তব্যত মহান আহোম বীৰযুদ্ধ লাচিত বৰফুকনৰ এটা বিশাল প্ৰতিমূৰ্তি চলিত বছৰৰ 9 মাৰ্চত উদ্বোধন কৰাৰ মুহূৰ্ততো স্মৰণ কৰে। তেওঁ কয় যে লাচিত বৰফুকনৰ মৈদামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁ প্ৰশান্তি অনুভৱ কৰিছিল। চৰাইদেউ মৈদামক অসম ভ্ৰমণৰ অন্যতম আকৰ্ষণ হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰ্যটকসকলক আহান জনায়। দেশভক্ত তৰুণৰাম ফুকনৰ 85 সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যজুৰি দেশভক্তি দিৱস পালন কৰা হয়। এই উপলক্ষে গুৱাহাটী দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্য চৰকাৰৰ উদ্যোগত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি জনতা ভৱনৰ সভাকক্ষত আয়োজিত এখন মুকলি সভাত ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে 2021 চনৰ পৰা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি আজিৰ দিনটোত সমগ্ৰ ৰাজ্যতে দেশভক্তি দিৱস হিচাপে পালন কৰি অহা হৈছে। গুৱাহাটী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়ৰ কাৰ্যালয়ৰ সহযোগত আৱৰ্তা ভৱনৰ সভাকক্ষত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি পৰ্যবেক্ষণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। জিলাখনৰ আৰক্ষী প্ৰশাসনেও দেশভক্তি দিৱস পালন কৰি নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত দেশভক্তি দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী সঞ্জয় কিষণে নতুন প্ৰজন্মক তৰুণৰাম ফুকনৰ জীৱনৰ কাহিনীৰ উদ্বুদ্ধ হৈ দেশৰ হকে আপোনালোক কৰিবলৈ আহান জনায়। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত আজি দেশভক্তি দিৱস উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰাংগণত শ্ৰদ্ধাঞ্জলি তৰ্পণ কাৰ্যসূচী উদযাপন কৰা হয়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়তো ছাত্ৰ ছাত্ৰী আৰু আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলৰ উপস্থিতিত দেশভক্তি দিৱস পালন কৰা হয়। সভাতে উপলক্ষে আয়োজিত ৰচনা প্ৰতিযোগিতাত বিজয়ীসকলক বঁটা বিতৰণ কৰা হয়। চৰাইদেউ জিলাত অনুষ্ঠিত দেশভক্তি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মোহনে স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণৰাম ফুকনৰ অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি যোৰহাটৰ আৱৰ্তা ভৱনৰ সভাকক্ষত ডিজিটেল জৰীপ ব্যৱস্থা খাৰিফ 2024 সন্দৰ্ভত এখন প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়। সভাখনত অংশগ্ৰহণ কৰি যোৰহাট জিলাৰ আয়ুক্ত পুলক মহন্তই ডিজিটেল জৰীপ ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰে। অহা 3 আগষ্টৰ পৰা জিলাখনত ডিজিটেল জৰীপ ব্যৱস্থাৰ প্ৰশিক্ষণ আৰম্ভ হ'ব বুলিও তেওঁ ঘোষণা কৰে। সভাখনত জিলা আয়ুক্তৰ লগতে জিলা উন্নয়ন আয়ুক্ত, কৃষি বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি বিভিন্ন বিভাগৰ দায়িত্বত থকা বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মাত শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অডিচনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সাল সলনি ঘটোৱা হৈছে। মাত শাখাৰ পৰা জনোৱাৰ মতে অনিবাৰ্য কাৰণবশতঃ অহা 2 আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া পূৰ্বঘোষিত কণ্ঠস্থৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা 3 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰলৈকে এই অডিচন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশুশিল্পী আৰু বি গ্ৰেডৰ উপৰি বি হাইগ্ৰেডৰ বাবেও একেলগে অডিচন সম্পন্ন হ'ব। প্ৰাৰ্থীসকললৈ কণ্ঠস্থৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাকযোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰে মোবাইলত অডিচনৰ তাৰিখ আৰু সময় সম্পৰ্কে বাৰ্তা প্ৰেৰণ কৰা হ'ব। যদি আবেদন কৰা কোনো প্ৰাৰ্থীয়ে এই দুয়োটা মাধ্যমৰ এটাৰ জৰিয়তে নিজৰ কণ্ঠস্থৰ পৰীক্ষাৰ দিন সময় সম্পৰ্কে অৱগত নহয় তেন্তে তেওঁলোকে অহা 20 আগষ্টৰ পাছত 940180301 নম্বৰত হোৱাটছএপ যোগে যোগাযোগ কৰিব পাৰিব। ভাৰতৰ মনু ভাকেৰে মহিলাৰ 2 মিটাৰ এয়াৰ পিষ্টল শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। পেৰিছ অলিম্পিকত এইটো ভাৰতৰ প্ৰথম পদক। 2 মিটাৰ এয়াৰ পিষ্টলৰ ফাইনেল ইভেণ্টত 2.21 পইণ্ট লাভ কৰি ব্ৰঞ্জৰ পদক লাভ কৰা মনু ভাকেৰ অলিম্পিকত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা শ্বুটাৰ। ইফালে পেৰিছ অলিম্পিকত মহিলাৰ একক ইভেণ্টত ছুইডেনৰ ক্ৰিষ্টিনা কলবাৰ্গৰ বিৰুদ্ধে ভাৰতীয় পেভিলিয়ন শ্ৰীজা আকুলাই 64 ৰাউণ্ডত জয়লাভ কৰি ভাৰতীয় পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰে।